এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্য চৰকাৰে অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ লগতে অসমীয়া ভাষালৈ অহা ভাবুকি প্ৰতিহত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁলোকৰ চৰকাৰ থকা পৰ্যন্ত অসমীয়া ভাষাক লৈ চিন্তা কৰিবলগীয়া নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ লগতে কয় যে ভাষাক লৈ কেতিয়াও আপোচ কৰা নহ'ব। অসমত অসমীয়া আইনগত ভাষা আৰু ৰাজ্যিক ভাষা হিচাপে থাকিবই বুলি তেওঁ কয়। উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং বদৰপুৰ অংশৰ মুপা আৰু দিহাখো ষ্টেচনৰ মাজত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ বাবে সকলো প্ৰচেষ্টা চলাই থকা হৈছে। অঞ্চলটোত এক্সকেভেটৰ আৰু জে চি বিৰ ব্যৱহাৰৰ দ্বাৰা শিল আৰু মাটি আঁতৰোৱাৰ কাম কৰি থকা হৈছে। ভূমিস্খলনৰ ফলত 13 জুলাইলৈ কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰাত বৰাক উপত্যকাৰ যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত আজি অনিশ্চয়তাৰ মাজতে শিলচৰ ষ্টেচনৰ পৰা দিনৰ 12 বজাত গুৱাহাটী অভিমুখী এখন বিশেষ ৰেল চলাচল কৰোৱা হয়। উত্তৰ পূব সীমান্ত ৰেলৱে গুৱাহাটী আৰু আগৰতলাৰ মাজতো এনে বিশেষ ৰেল চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। তদুপৰি কাঞ্চনজংঘা এক্সপ্ৰেছৰ লগতে কাইলৈ পুনৰ শিলচৰ গুৱাহাটী শিলচৰ পথত বিশেষ ৰেল চলাচল কৰোৱা হ'ব বুলি ৰেল বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। ৰাজ্যজুৰি ডায়েৰিয়া সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজিৰে পৰা ডায়েৰিয়া প্ৰতিৰোধ অভিযান অনুষ্ঠিত হৈছে। এই অভিযানৰ জৰিয়তে ডায়েৰিয়াত আক্ৰান্ত হৈ কোনো শিশুৰ যাতে মৃত্যু নহয় তাৰ বাবে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাতো আজিৰে পৰা ডায়েৰিয়া প্ৰতিৰোধ কাৰ্যসূচী অনুষ্ঠিত হৈছে। হাতগাঁৱৰ ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ অংগনবাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱাৰ লগতে বিশুদ্ধ পানী খোৱাৰ গুৰুত্ব সম্পৰ্কে কাৰ্যসূচীত আলোচনা কৰা হ'ব। অহা 25 আগষ্টলৈ এই কাৰ্যসূচী অব্যাহত থাকিব। অভিযানৰ সৈতে সংগতি ৰাখি বৰপেটাত ডায়েৰিয়া প্ৰতিষেধক কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্তই এটি শিশুক ডায়েৰিয়া প্ৰতিৰোধী প্ৰতিষেধক সেৱন কৰাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে এই অভিযানৰ অংশ হিচাপে আশাকৰ্মীসকলে 1-5 বছৰৰ ভিতৰৰ শিশু থকা ঘৰলৈ গৈ প্ৰতিষেধক প্ৰদান কৰিব। অংগনবাড়ী কৰ্মীসকলেও শিশুসকলক লৈ ডায়েৰিয়া প্ৰতিৰোধৰ ব্যৱস্থাৱলী ৰূপায়ণ কৰিব। স্বাস্থ্য বিভাগৰ দলেও অংগনবাড়ী কেন্দ্ৰসমূহলৈ গৈ শিশুসকলক স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজন অনুসৰি ব্যৱস্থা ল'ব। বজালী জিলাত স্বাস্থ্য বিষয়া ডাঃ দীপ্তি চৌধুৰীয়ে আনুষ্ঠানিকভাৱে ডায়েৰিয়া প্ৰতিৰোধী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই সজাগতামূলক কাৰ্যসূচী আজিৰে পৰা 2 মাহ পৰ্যন্ত চলিব। ধুবুৰী জিলাত বন বিভাগৰ এটা দলে আজি হাতশিঙিমাৰী বন বিভাগৰ সহযোগত মানকাছৰ ফুলেৰচৰত অভিযান চলাই 2টা অবৈধ কাঠফলা মিল জব্দ কৰে। ধুবুৰী বন বিভাগৰ সহকাৰী বন সংৰক্ষণ বিষয়া চক্ৰপাণী ৰয়ৰ নেতৃত্বত আজি পুৱাৰে পৰা চলোৱা এই অভিযানত 44 চেপ্তি কাঠো জব্দ কৰিবলৈ সমৰ্থ হয়। বন সংৰক্ষক বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত এই অভিযানৰ বিষয়ে উল্লেখ কৰি পৰিৱেশ সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি গছ নাকাটিবলৈ সকলোৰে প্ৰতি আহান জনায়। আজি ৰাষ্ট্ৰীয় মীনপালক দিৱস। কৃষিমন্ত্ৰী অতুল বৰাই এই উপলক্ষে মীনপালকসকলক শুভেচ্ছা জনাই কয় যে ৰাজ্য চৰকাৰে মীন আৰু জলজ কৃষিখণ্ডৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনি উন্নয়ন আৰু কৃষকৰ বাবে যাৱতীয় সুবিধা উপলব্ধ কৰাত অগ্ৰাধিকাৰ দি এই খণ্ডটোক স্বাৱলম্বী হোৱাৰ উৎসলৈ ৰূপান্তৰিত কৰিছে। তেওঁ যুৱক যুৱতীসকলক চৰকাৰী আঁচনিৰ সদ্ব্যৱহাৰ কৰি মৎস্য পালনৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহান জনায়। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ সৈতে সংগতি ৰাখি আজি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। আমিনগাঁৱত গুৱাহাটী বায়টেক পাৰ্ক, কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু কামৰূপ জিলা মৎস্য বিভাগৰ সহযোগত মীনপালক দিৱস পালন কৰা হয়। অনুষ্ঠানত জিলাখনৰ 12 গৰাকী কৃতি মৎস্যপালকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মীনপালনৰ লগতে বিভিন্ন ব্যৱসায়ৰ প্ৰশিক্ষণৰ বাবে 150 শতাধিক মহিলাক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হয়। দিৱসৰ সৈতে সংগতি ৰাখি এখন প্ৰদৰ্শনীও মুকলি কৰা হয়। বৰপেটাত এই দিৱস উপলক্ষে জিলা মীন বিভাগৰ কাৰ্যালয়ত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে মীন বিভাগৰ বিষয়াসকলে জিলাখনৰ মীনপালকসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশ লৈ তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। ইয়াৰ লগতে অনুষ্ঠানত মীনপালক নূৰ ইছলামক মীন বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অসমীয়া সংগীত জগতৰ অন্যতম পুৰোধা প্ৰভাত শৰ্মাৰ উপজা দিনৰ সৈতে সংগতি ৰাখি আজি সংগীত শিল্পীগৰাকীৰ সোঁৱৰণত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰভাতী পৰশ শীৰ্ষক এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠান দেৱগান্ধাৰৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেশ্যনৰ সহযোগত আয়োজিত এই অনুষ্ঠানত অসমীয়া লোককলাৰ লগতে ভূপেন্দ্ৰনাথ হাজৰিকাৰ নাটক আলাপ পৰিৱেশন কৰা হ'ব। নাটকখনৰ পৰিচালনা জোনা কংকন ভূঞাৰ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।